এয়া আকাশবাণী। পুৱাৰ বাতৰিৰ সৈতে মই সমুজ্জ্বল ভৰদ্বাজ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, চৰকাৰে ইনষ্টিটিউট অৱ বেংকিং পাৰ্চনেল ছিলেকশ্যনৰ দ্বাৰা পৰিচালিত পৰীক্ষাত প্ৰাৰ্থীসকলৰ আধাৰ প্ৰমাণীকৰণ ব্যৱস্থা ব্যৱহাৰত অনুমোদন জনাইছে। ওড়িশাৰ পবিত্ৰ ৰথযাত্ৰা আজি অনুষ্ঠিত হ'ব। নিৰ্বাচন আয়োগে অত্যাৱশ্যকীয় চৰ্ত পূৰণ নকৰাৰ বাবে 345টা পঞ্জীয়নভুক্ত স্বীকৃতিবিহীন ৰাজনৈতিক দলৰ মৰ্যাদা কৰ্তন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ভাৰতৰ সৈতে শীঘ্ৰে এটা ডাঙৰ চুক্তি স্বাক্ষৰ কৰা হ'ব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে আৰু ভাৰতে দ্বিতীয় এছিয়ান স্কোৱাশ ডাবলছ চেম্পিয়নশ্বিপছৰ পুৰুষ, মহিলা আৰু মিক্সড ডাবলছ এই তিনিওটা শিতানত খিতাপ দখল কৰিছে। এতিয়া শুনক বিতং বাতৰি। চৰকাৰে ইনষ্টিটিউট অৱ বেংকিং পাৰ্চনেল ছিলেকশ্যন চমুকৈ IBPSৰ দ্বাৰা পৰিচালিত পৰীক্ষাত প্ৰাৰ্থী পৰীক্ষণৰ বাবে আধাৰ প্ৰমাণীকৰণ ব্যৱস্থা ব্যৱহাৰত অনুমোদন জনাইছে। বিত্ত মন্ত্ৰালয়ৰ অধীনৰ বিত্তীয় সেৱা বিভাগে জাৰি কৰা এক অধিসূচনা অনুসৰি IBPSএ নিজৰ পৰীক্ষা আৰু নিযুক্তি প্ৰক্ৰিয়াত প্ৰাৰ্থীৰ পৰিচয় পৰীক্ষা কৰাৰ বাবে স্বেচ্ছামূলকভাৱে আধাৰ প্ৰমাণীকৰণ ব্যৱস্থা ব্যৱহাৰ কৰিব পাৰিব। এই পদক্ষেপে পৰীক্ষাৰ সময়ত ভুৱা পৰিচয় আৰু আন অসৎ উপায় অৱলম্বন ৰোধ কৰি বেংক, বিত্তীয় সেৱা আৰু বীমা খণ্ডৰ নিযুক্তি প্ৰক্ৰিয়া আঁসোৱাহমুক্ত আৰু শক্তিশালী কৰিব বুলি ধাৰণা কৰা হৈছে। লগতে এই পদক্ষেপে পৰিচয় পৰীক্ষণ সৰল তথা ক্ষিপ্ৰ কৰি প্ৰশাসনিক হেঁচা হ্ৰাস কৰাৰ উপৰি সামগ্ৰিকভাৱে পৰীক্ষা তথা বাছনি প্ৰক্ৰিয়াৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি কৰিব বুলিও আশা কৰা হৈছে। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অনুমোদনৰ পাছত ভাৰতৰ একক পৰিচয় প্ৰাধিকৰণৰ সৈতে আলোচনা কৰি এই অধিসূচনা জাৰি কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী দৃষ্টিভংগীৰ বাবে ভাৰতীয় ৰেলৱে দেশৰ বিভিন্ন প্ৰান্তক সংযোগ কৰাৰ লগতে ৰেলৱেৰ আন্তঃগাঁথনি দূৰ দূৰণিলৈ সম্প্ৰসাৰিত হৈছে বুলি ৰেল ৰাজ্যমন্ত্ৰী ভি সোমান্নাই মন্তব্য কৰিছে। বৃহস্পতিবাৰে চেন্নাইৰ পেৰাম্বুৰৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ কয় যে মোদী চৰকাৰে প্ৰৱৰ্তন কৰা মেক ইন ইণ্ডিয়া পদক্ষেপে দেশত উৎপাদন যথেষ্ট বৃদ্ধি কৰিছে। তামিলনাডুকে ধৰি দক্ষিণৰ ৰাজ্যসমূহে বৃদ্ধিৰ ভাৰসাম্য বজাই ৰখাৰ ক্ষেত্ৰত ভাল ফলাফল দেখুৱাইছে বুলি তেওঁ উল্লেখ কৰে। বন্দে ভাৰত ৰেলৰ দৰে উল্লেখযোগ্য কৃতিত্বৰ কথা উনুকিয়াই তেওঁ কয় যে ভাৰতীয় ডবা নিৰ্মাণকাৰী কাৰখানা চমুকৈ ICFৰ অভিযন্তাসকলৰ বাবে সেয়া সফল হৈছে আৰু ICFএ বছৰি 50খন ৰেল সাজু কৰি উলিয়াব। মন্ত্ৰীগৰাকীয়ে জনায় যে যোৱা বছৰ কাৰখানাটোত 3,700টা ডবা নিৰ্মাণ কৰা হৈছিল আৰু এইবাৰ 4,200টা ডবা নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰা হৈছে। ওড়িশাৰ পবিত্ৰ ৰথযাত্ৰা আজি অনুষ্ঠিত হ'ব। এই বিশ্ববিখ্যাত ৰথযাত্ৰা স্বচক্ষে প্ৰত্যক্ষ কৰাৰ উদ্দেশ্যে পুৰীত হাজাৰ হাজাৰ ভক্ত সমবেত হৈছে। আজি ভগৱান জগন্নাথ, দেৱী সুভদ্ৰা আৰু ভগৱান বলভদ্ৰই 9 দিনৰ বাবে ৰথযাত্ৰাৰ জৰিয়তে জগন্নাথ মন্দিৰৰ পৰা গুণ্ডিচা মন্দিৰলৈ যাব। দ্বাদশ শতিকাত নন্দীঘোষ, তালধ্বজ আৰু দৰ্পদলন নামৰ 3খন ৰথৰ জৰিয়তে মন্দিৰৰ সিংহদ্বাৰৰ পৰা প্ৰথমবাৰৰ বাবে এই 3গৰাকী হিন্দু দেৱতাই গুণ্ডিচা মন্দিৰলৈ গৈছিল বুলি বিশ্বাস কৰা হয়। পৰম্পৰা অনুসৰি ৰথযাত্ৰাৰ প্ৰাৰম্ভিক কাম কাজ আজি পুৱা 9:30 বজাত আৰম্ভ হ'ব। ইয়াৰ পাছত বিভিন্ন ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে বিয়লি 4 বজাত এই ৰথযাত্ৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। ৰীতি অনুসৰি ভগৱান বলভদ্ৰই তালধ্বজ ৰথেৰে প্ৰথমে যাত্ৰা কৰিব। ইয়াৰ পাছতে দৰ্পদলন ৰথত দেৱী সুভদ্ৰাই আৰু শেষত নন্দীঘোষ ৰথেৰে ভগৱান জগন্নাথে যাত্ৰাত ভাগ ল'ব। পুৰীৰ গ্ৰেণ্ড ট্ৰাংক ৰোডত হ'বলগীয়া এই ৰথযাত্ৰা সুকলমে সম্পন্ন কৰাৰ বাবে পুৰীৰ প্ৰশাসন আৰু আৰক্ষী বিভাগে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। জম্মু কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিনহাই কালি শ্ৰীনগৰৰ ৰাজভৱনত অহা 3 জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ লগতে BJP, কংগ্ৰেছ আৰু PDPৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰে। বৈঠকত উপৰাজ্যপালগৰাকীয়ে এই পবিত্ৰ যাত্ৰা নিৰাপদে আৰু সুকলমে সম্পন্ন কৰাৰ বাবে অমৰনাথজী দেৱত্বৰ পৰিষদ, প্ৰশাসন, জম্মু আৰু কাশ্মীৰ আৰক্ষী, সুৰক্ষা বাহিনী তথা আন সকলো অংশীদাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। উপৰাজ্যপালগৰাকীয়ে কয় যে বাবা অমৰনাথৰ আশীৰ্বাদ আৰু প্ৰয়োজনীয় সা সুবিধাসমূহ চকুত লগা ধৰণে বৃদ্ধি কৰাৰ ফলত এইবেলি যাত্ৰীসকলৰ বাবে এই ধৰ্মীয় যাত্ৰাটো স্মৰণীয় আৰু আধ্যাত্মিকভাৱে পৰিপূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে। বৈঠকত উপৰাজ্যপালগৰাকীয়ে জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলৰ পৰামৰ্শসমূহ গ্ৰহণ কৰাৰ উপৰি অমৰনাথ যাত্ৰা অধিক সুবিধাজনক আৰু বেমেজালিমুক্ত কৰি তোলাৰ বাবে তেওঁলোকৰ সহযোগিতা কামনা কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নির্বাচন আয়োগে অত্যাবশ্যকীয় চৰ্ত পূৰণ নকৰাৰ বাবে 345টা পঞ্জীয়নভুক্ত স্বীকৃতিবিহীন ৰাজনৈতিক দলৰ মৰ্যাদা কৰ্তন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। 2019 চনৰ পৰা লোকসভাৰ নিৰ্বাচনৰ লগতে ৰাজ্যসভাৰ নিৰ্বাচন আৰু ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিধানসভা অথবা উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰা দলসমূহক তালিকাৰ পৰা বাদ দিয়াৰ বাবে এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। ভাৰত চৰকাৰে বাংলাদেশৰ ঢাকাত দুৰ্গা মন্দিৰ ভাঙি পেলোৱা কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰে ঘটনাটোক অবৈধভাৱে ভূমি ব্যৱহাৰ কৰাৰ গোচৰ হিচাপে প্ৰক্ষেপ কৰি ধ্বংসৰ অনুমতি দিয়া পদক্ষেপক সমালোচনা কৰিছে। নতুন দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে ঢাকাৰ খিলক্ষেতত থকা দুৰ্গা মন্দিৰ ভাঙি পেলোৱাৰ বাবে দুষ্কৃতিকাৰীয়ে হুলস্থুল কৰি আহিছিল, কিন্তু দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰে মন্দিৰটোক নিৰাপত্তা প্ৰদান কৰাৰ পৰিৱৰ্তে এই বিষয়টোক অবৈধ ভূমি ব্যৱহাৰৰ গোচৰ হিচাপে প্ৰক্ষেপ কৰি মন্দিৰটো ধ্বংস কৰাৰ অনুমতি দিয়ে। ফলত মন্দিৰৰ উপাস্য দেৱতাৰ মূৰ্তি স্থানান্তৰ কৰাৰ পূৰ্বেই ক্ষতিসাধন কৰা হয়। বাংলাদেশত এনে ঘটনাৰ পুনৰাবৃত্তি হৈ থকাটো এটা অতি উদ্বেগৰ বিষয় আৰু হিন্দুসকলৰ জীৱন আৰু সম্পত্তি তথা তেওঁলোকৰ ধৰ্মীয় প্ৰতিষ্ঠানসমূহ সুৰক্ষিত কৰাটো বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব বুলিও তেওঁ উল্লেখ কৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে এই সপ্তাহৰ আৰম্ভণিতে দিনাজপুৰ জিলাত দুষ্কৃতিকাৰীয়ে মনসা আৰু দুৰ্গা মন্দিৰ ভাঙি পেলাইছিল। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত গৰম আৰু আৰ্দ্ৰ পৰিৱেশ অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে। বিভাগে প্ৰকাশ কৰা অনুসৰি পৰৱৰ্তী 3-4 দিন পৰ্যন্ত উত্তৰ ৰাজস্থান, পঞ্জাব, হাৰিয়ানা আৰু দিল্লীত মৌচুমী বায়ুৰ প্ৰভাৱত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইপিনে পূব ৰাজস্থান, গুজৰাট, উত্তৰাখণ্ড আৰু পশ্চিম মধ্যপ্ৰদেশত ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি বিভাগে জানিবলৈ দিছে। বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি কৰ্ণাটকৰ উপকূলীয় অঞ্চল, কেৰালা, মাহে, গোৱা আৰু মধ্য মহাৰাষ্ট্ৰতো একেধৰণৰ পৰিৱেশে বিৰাজ কৰিব। অৰুণাচল প্ৰদেশৰ কিছু অংশ, বিহাৰ, ছত্তীশগড়, পূব মধ্যপ্ৰদেশ, হাৰিয়ানা, চণ্ডীগড় আৰু দিল্লীৰ অংশবিশেষত মুষলধাৰ বৰষুণ হ'ব পাৰে বুলি বিভাগে প্ৰকাশ কৰিছে। ভাৰতৰ সৈতে শীঘ্ৰেই এটা ডাঙৰ চুক্তি স্বাক্ষৰ কৰা হ'ব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চীনৰ সৈতে অলপতে চুক্তি কৰা হৈছে আৰু এইবাৰ ভাৰতৰ সৈতেও এটা ডাঙৰ চুক্তি কৰা হ'ব। চীনৰ সৈতে হোৱা চুক্তিৰ বিষয়ে সবিশেষ প্ৰকাশ নকৰিলেও তেওঁ কয় যে প্ৰতিখন ৰাষ্ট্ৰৰ সৈতে চুক্তি কৰা নহয়। ভাৰতে দ্বিতীয় এছিয়ান স্কোৱাছ ডাবলছ চেম্পিয়নশ্বিপছৰ পুৰুষ, মহিলা আৰু মিক্সড ডাবলছ এই 3টা শিতানত খিতাপ দখল কৰিছে। পুৰুষৰ ডাবলছৰ ফাইনেলত শীৰ্ষ বাছনিপ্ৰাপ্ত অভয় সিং আৰু ভেলাভান চেন্থিল কুমাৰে এখন উত্তেজনাপূৰ্ণ খেলত পাকিস্তানৰ নূৰ জামান আৰু নাছিৰ ইকবালক 2-1 ফলাফলত পৰাস্ত কৰে। মহিলাৰ ডাবলছৰ ফাইনেলত দ্বিতীয় বাছনিপ্ৰাপ্ত জ্যোৎস্না চিনাপ্পা আৰু অনাহত সিঙে মালয়েছিয়াৰ শক্তিশালী প্ৰতিদ্বন্দ্বী আয়না আমানি আৰু জিন ইং ইৰ বিৰুদ্ধে 2-1 ফলাফলত বিজয় অৰ্জন কৰে। ইপিনে মিক্সড ডাবলছ শিতানৰ ফাইনেলত শীৰ্ষ বাছনিপ্ৰাপ্ত অভয় আৰু অনাহতৰ ভাৰতীয় যুটিটোৱে মালয়েছিয়াৰ ৰাছেল আৰ্নল্ড আৰু অমিচেন্দ্ৰা চন্দৰণক 2-0 ফলাফলত সহজে পৰাস্ত কৰে। মহিলাৰ হকী ইণ্ডিয়া মাষ্টাৰ্ছ কাপ প্ৰতিযোগিতাৰ ফাইনেলত আজি ওড়িশা পঞ্জাৱৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন তামিলনাডুৰ চেন্নাইৰ মেয়ৰ ৰাধাকৃষ্ণন হকী ষ্টেডিয়ামত দুপৰীয়া 2 বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে প্ৰথমখন ছেমিফাইনেলত ওড়িশাই তামিলনাডুক 4-1 পৰাস্ত কৰিছিল। ইপিনে পঞ্জাৱে দ্বিতীয়খন ছেমিফাইনেলত হাৰিয়ানাৰ বিৰুদ্ধে 3-2 বিজয় সাব্যস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। ইপিনে একেখন প্ৰতিযোগিতাৰ পুৰুষৰ শিতানৰ ফাইনেলত আজি বিয়লি 4 বজাত তামিলনাডু মহাৰাষ্ট্ৰৰ মুখামুখি হ'ব। এইখন খেলো মেয়ৰ ৰাধাকৃষ্ণন হকী ষ্টেডিয়ামত খেলোৱা হ'ব। পুৰুষৰ প্ৰথমখন ছেমিফাইনেলত তামিলনাডুৱে চণ্ডীগড়ক 3-0 আৰু দ্বিতীয়খন ছেমিফাইনেলত মহাৰাষ্ট্ৰই ওড়িশাক 4-1 পৰাস্ত কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। চৰকাৰে ইনষ্টিটিউট অৱ বেংকিং পাৰ্চনেল ছিলেকশ্যনৰ দ্বাৰা পৰিচালিত পৰীক্ষাত প্ৰাৰ্থীসকলৰ আধাৰ প্ৰমাণীকৰণ ব্যৱস্থা ব্যৱহাৰত অনুমোদন জনাইছে। ওড়িশাৰ পবিত্ৰ ৰথ যাত্ৰা আজি অনুষ্ঠিত হ'ব। নিৰ্বাচন আয়োগে অত্যাৱশ্যকীয় চৰ্ত পূৰণ নকৰাৰ বাবে 345টা পঞ্জীয়নভুক্ত স্বীকৃতিবিহীন ৰাজনৈতিক দলৰ মৰ্যাদা কৰ্তন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ভাৰতৰ সৈতে শীঘ্ৰেই এটা ডাঙৰ চুক্তি স্বাক্ষৰ কৰা হ'ব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে। ভাৰতে দ্বিতীয় এছিয়ান স্কোৱাছ ডাবল চেম্পিয়নশ্বিপছৰ পুৰুষ, মহিলা আৰু মিক্সড ডাবলছ এই 3টা শিতানত খিতাপ দখল কৰিছে আৰু হকী ইণ্ডিয়া মাষ্টাৰ্ছ কাপ প্ৰতিযোগিতাৰ মহিলাৰ শিতানৰ ফাইনেলত আজি ওড়িশা পঞ্জাৱৰ বিৰুদ্ধে আৰু পুৰুষৰ শিতানৰ ফাইনেলত আজি তামিলনাডু মহাৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।